জখৰীয়া ভাৱৰী পুস্তক এক অধ্যায় মন পালতাবলৈ আমন্ত্ৰণ। জখৰীয়াৰ প্ৰথম আৰু দ্বিতীয় দৰ্শন। দাৰিয়াবছৰ ৰাজত্বৰ দ্বিতীয় বছৰ অষ্টম মাহ, ইদুৰ নাতিৰেক বেৰিয়াখিয়া পুত্ৰ জখৰীয়া ভাৱৰীৰ ওচৰলৈ জিহুৱাৰ বাক্য আহিল, জিহুৱাই তোমালোকৰ পূৰ্বপুৰুষসকলৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল, সেইকাৰণে তুমি লোকসকলক কোৱা, বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকে মোলৈ ঘূৰা, এইয়েই বাহিনীসকলৰ জিহুৱাৰ বাক্য, তেতিয়া মই তোমালোকলৈ ঘূৰিম, এই কথা বাহিনীসকলৰ জিহুৱাই কৈছে। তোমালোকৰ পূৰ্বপুৰুষসকলৰ নিচিনা তোমালোক নহবা, যিসকলৰ আগৰ কালৰ ভাৱবাদীসকলে কৈছিল, বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকে নিজ নিজ কুপথৰ আৰু নিজ নিজ কুকাৰ্যৰ পৰা ঘূৰা, কিন্তু তোমালোকে সেই কথা নুশুনিলা বা মোলৈ কাণ নিদিলে, এইয়েই জিহুৱাৰ ঘোষণা। তোমালোকৰ পূৰ্বপুৰুষসকল ক'ত আৰু ভাববাদীসকল চিৰকাললৈকে জীয়াই আছেনে? কিন্তু মোৰ ডাক ভাববাদীসকলক মই আজ্ঞা কৰা মোৰ বাক্য আৰু নিয়মবোৰ তোমালোকৰ পূৰ্বপুৰুষসকলৰ কাণত পৰা নাছিলনে? তেতিয়া তেওঁলোকে মন পালটন কৰি ক'লে, আমাৰ আচাৰ ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ কাৰণে বাহিনীসকলৰ জিহুৱাই স্থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে। দাৰিয়াবছৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ একাদশ অৰ্থাৎ শবাত মাহৰ চৌবিশ দিনৰ দিনা ইদুৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰীয়া ভাববাদীক জিহুৱাৰ দ্বাৰাই এই বাক্য জনোৱা হ'ল, মই ৰাতি দৰ্শনত দেখিলোঁ যে এজন লোকে এটা ৰঙা ঘোঁৰাত উঠি সমতলত থকা মেণ্ডি গছবোৰৰ মাজত থিয় হৈ আছিল, আৰু তেওঁ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল। তেতিয়া মই সুধিলোঁ, হে মোৰ প্ৰভু, এইবোৰ কি বস্তু? তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক'লে, এইবোৰ কি বস্তু সেই বিষয়ে মই তোমাক দেখুৱাম। তেতিয়া মেণ্ডি গছবোৰৰ মাজত থিয় দি থকা সেই লোকজনে উত্তৰ দি ক'লে, পৃথিৱীত চাৰিওফালে ফুৰিবলৈ জিহুৱাই পঠোৱা লোক এইসকল। তেতিয়া তেওঁলোকে মেণ্ডি গছবিলাকৰ মাজত থিয় হৈ থকা জিহুৱাৰ দূতজনক উত্তৰ দি ক'লে, আমি পৃথিৱীৰ সকলোফালে ফুৰিলোঁ আৰু চোৱা, গোটেই পৃথিৱীত সুস্থিৰ আৰু বিশ্ৰামে আছে। তেতিয়া জিহুৱাৰ দূতজনে উত্তৰ দি ক'লে, সেই বাহিনীসকলৰ জিহুৱা, যি জিৰচালেম আৰু জিহুদাৰ নগৰবোৰৰ সৈতে আপুনি এই সত্তৰ বছৰ ক্ৰুদ্ধ কৰিয়ে আছে, সেই জিৰচালেম আৰু জিহুদাৰ এই নগৰবোৰৰ ওপৰত আপুনি কিমান কাললৈ দয়া নকৰাকৈ থাকিব? তেতিয়া জিহুৱাই মোৰে সৈতে কথা হোৱা দূতজনক উত্তম বাক্য, এনে কি সান্তনাদায়ক বাক্যৰে উত্তৰ দিলে। তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক'লে, তুমি ঘোষণা কৰি কোৱা, বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, মই জিৰচালেম আৰু চিউনৰ অৰ্থে মহা অন্তজালাৰে জ্বলিছো, আৰু নিশ্চিন্তে থকা জাতিসমূহৰ ওপৰত মই অতিশয় অসন্তুষ্ট হৈছো, কিয়নো মই কেৱল অলপ অসন্তুষ্ট হোৱাত তেওঁলোক অমংগলৰ অৰ্থে সাহায্য কৰোতা হ'ল। এই হেতুকে জিহুৱাই এই কথা কৈছে, মই নানা দয়াৰে সৈতে জিৰচালেমলৈ ঘূৰিলোঁ, তাত মোৰ গৃহ সজা হ'ব। বাহিনীসকলৰ জিহুৱাই এই বচন আৰু জিৰচালেমৰ ওপৰত এডাল পৰিমাণ জৰি বিস্তাৰ কৰা হ'ব। তুমি আকৌ ঘোষণা কৰি কোৱা, বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, মোৰ নগৰবোৰ পুনৰাই মংগলেৰে উপচি পৰিব, জিহুৱাই চিউনক পুনৰাই সান্তনা কৰিব আৰু জিৰচালেমক আকৌ মনোনীত কৰিব। পাছত চকু তুলি চাই মই চাৰিটা শিং দেখিলোঁ। তেতিয়া মোৰ লগত কথা হোৱা দূতজনক মই সুধিলোঁ, এইবোৰ কি? তেতিয়া তেওঁ মোক উত্তৰ দি ক'লে, যিহুদা, ইজৰাইল আৰু জিৰচালেমক ছিন্ন ভিন্ন কৰা শিং এইবোৰ। তাৰ পাছত জিহুৱাই মোক চাৰিজন শিল্পকাৰ দেখুৱালে। তেতিয়া মই সুধিলোঁ, এওঁলোকে কি কৰিবলৈ আহিছে? তেওঁ উত্তৰ দি ক'লে, যিকোনো মানুহকে নিজৰ মূৰ দাঙিব নোৱাৰাকৈ জিহুদাক ছিন্ন ভিন্ন কৰা শিং এইবোৰ, কিন্তু যি জাতিবোৰে জিহুদাৰ দেশ ছিন্ন ভিন্ন কৰিবলৈ নিজ নিজ শিং তুলিছিল, সেই জাতিবোৰক ত্ৰাহিত কৰিবলৈ আৰু তেওঁলোকৰ শিংবোৰ ভাঙি পেলাবলৈ এওঁলোক আহিছে।